Hello, Team Fitting Patang. So it was wonderful. The quality of the t-shirt was very good. মই মাজে মাজে অনলাইন t-shirt কিছুমান ল'ব খোজোঁ, লওঁ একচুৱেলি, বাট লৈ বহুত বাৰ চাইছোঁ যে দ্য কোৱালিটি ইজ নট দেট গুড, দ্য ফেব্ৰিক ইজ নট দেট গুড। দে ৱান্ট টু মেক আ লট অফ প্ৰফিট ইন এ ছিংগল অৰ্ডাৰ। চ' মই ভিষ্টা প্ৰিণ্ট অৰিয়েণ্টেড হৈ গৈছিলোঁ। ভিষ্টা প্ৰিণ্টত এডিডাছ বা এনেকুৱা ভাল ভাল ফেব্ৰিকৰ কাপোৰত নিজে প্ৰিণ্ট কৰি টি শ্বাৰ্টবোৰ ইউজ কৰোঁ। বাট তোমালোকৰ তাত প্ৰথমবাৰ অৰ্ডাৰ দিছোঁ, দ্য প্ৰিণ্ট ৱাজ গুড, ফেণ্টাষ্টিক। মই ফেব্ৰিকটোৰ ওপৰত বেছি ক'ম, প্ৰিণ্টটোতো ডেফিনেটলি মায়ামিনী প্ৰিণ্টটো বহুত ধুনীয়া আছিলে। লগতে এটা কথা ক'ব খুজিছোঁ, যিহেতু কৈছা যে লাইক ইম্প্ৰুভমেণ্টৰ কথা, চ' মোৰ কথাটোত বেয়া নাপাবা, পাৰ্চনেলি নল'বা। আই হেভ চিন কি ৰিচেণ্টলি তোমালোকে নিজৰ পেজত যোনবোৰ টি শ্বাৰ্টৰ প্ৰিণ্ট আপডেট কৰিছা, স্পেচিয়েলি এবিট কমিক ফণ্ট দিছা না, চ' কমিক ফণ্টবোৰত একচুৱেলি কি হয়, এটা পাৰ্টিকুলাৰ ছেগমেণ্ট অফ জেনজি ভাল পায়, বাট তোমালোকে নিজৰ টাৰ্গেট কাষ্টমাৰটো কিমান লিমিটেড কৰি নল'বা। আজিকালি মোৰ বয়স এতিয়া এট প্ৰেজেণ্ট 35, চ' এটা মাৰ্জিন ৰাখা যে 16 ইয়াৰৰ পৰা ষ্টাৰ্ট কৰি যেন তোমাৰ টি শ্বাৰ্ট 45-50 ইয়াৰ্ছলৈকে মানুহ পিন্ধিব পাৰে, এণ্ড ফৰ ইচ এণ্ড এভৰি ছেগমেণ্ট, এইজ ছেগমেণ্ট, তোমালোকে ডিফাৰেণ্ট ডিফাৰেণ্ট প্ৰিণ্ট দিয়া, ডিপ্ল'মেটিক প্ৰিণ্টো কিছুমান ইউজ কৰিবা। কমিক ফণ্টে অকল হৈ থাকিলে তেতিয়া কি হ'ব, ধৰা কিছুমান মানুহে প্ৰিফাৰ নকৰে। চ' চোৱা কিমান ধুনীয়াকৈ কিমানখিনি ডেভেলপ কৰিব পাৰা, এণ্ড উইছ ইউ আ ভেৰি ৱাণ্ডাৰফুল জাৰ্ণি। আৰু চাম, মই ফ'ল' কৰিছোঁ টি শ্বাৰ্টৰ পেজটো, চ' হোপফুলি আৰু কিছুমান কিনিম। আৰু পোৱালিটো মোক খুজি আছিলে মায়াবিনী টি শ্বাৰ্ট, চ' আই হোপ কিডছ ছেকশ্যনো সোনকালে আহে। এণ্ড অল দ্য বেষ্ট, ডু ৱেল, বাই বাই।